দ্বিতীয় চমুৱেল ২০ অধ্যায়। সেই সময়ত সেই ঠাইতে বিঞ্জামিনীয়া বিক্ষীৰ পুত্ৰ ছেবা নামেৰে এজন অশান্তি কৰোতা লোক আছিল। তেওঁ হিঙা বজাই ক'লে, দাউদত আমাৰ কোনো ভাগ নাই আৰু যিশয়ৰ পুত্ৰত আমাৰ একো উত্তৰাধিকাৰো নাই। হে ইজৰাইল, আপোনালোক প্ৰতিজনে নিজ নিজ ঘৰলৈ ঘূৰি যাওক। গতিকে ইজৰাইলৰ সকলো লোক দাউদৰ পৰা আঁতৰি গ'ল আৰু বিক্ষীৰ পুত্ৰ সেই ছেবাৰ পাছত যাবলৈ ল'লে। কিন্তু জৰ্দনৰ পৰা জেৰুচালেমলৈকে যিহুদাৰ লোকসকলে নিজ ৰজাত আসক্ত হৈ থাকিল। পাছত যেতিয়া দাউদ জেৰুচালেমলৈ নিজৰ ঘৰলৈ আহিল, তেতিয়া তেওঁ ঘৰ ৰাখিবৰ অৰ্থে নিজৰ যি দহজনী উপপত্নী থৈ গৈছিল তেওঁলোকক আনি এটা ঘৰত পহৰা দি বন্ধ কৰি থলে। তেওঁলোকৰ প্ৰয়োজনৰ ব্যৱস্থা কৰিছিল, কিন্তু তেওঁলোকৰ সৈতে আৰু গমন নকৰিলে। এইদৰে তেওঁলোক বিধৱা অৱস্থাত মৰণ কাললৈকে আবদ্ধ হৈ থাকিল। তেতিয়া ৰজাই অমাশাক ক'লে, তিনিদিনৰ ভিতৰত যিহুদাৰ লোকসকলক মতাই মোৰ ওচৰত গোট খুৱাবা আৰু তুমি নিজেও এই ঠাইত উপস্থিত হবা। তেতিয়া অমাশাই যিহুদাৰ লোকসকলক মতাই গোট খুৱাবলৈ গ'ল, কিন্তু ৰজাই নিৰূপিত কৰা কালতকৈ তেওঁৰ অধিক পলম হ'ল। তেতিয়া দাউদে অবিশ্বয়ক ক'লে, এতিয়া বিক্ষৰ পুত্ৰ ছেবাই অবৰচালোমতকৈ আমাৰ অধিক অনিষ্ট কৰিব। তুমি তোমাৰ প্ৰভুৰ দাগবোৰক লৈ তেওঁৰ পাছে পাছে খেদি যোৱা, নহলে তেওঁ গড়েৰে আবিত হোৱা কোনো নগৰ পাই আমাৰ চকুৰ আগৰ পৰা হাৰি যাব। তেতিয়া যোৱাবোৰ লোকসকল লগত কৰেথিয়া আৰু পলেথিয়া লোকসকলৰ সৈতে আৰু সকলো বীৰ পুৰুষ তেওঁৰ পাছে পাছে ওলাই গ'ল। তেওঁলোকে বিক্ষীৰ পুত্ৰ ছেবাৰ পাছে পাছে খেদি যাবৰ বাবে জেৰুচালেমৰ পৰা গ'ল। তেতিয়া তেওঁলোকে গিবিউনত থকা মহাশিলটোৰ ওচৰ পালে। তেতিয়া অমাশাই তেওঁলোকক লগ কৰিবলৈ আহিল। যোৱাবৰ কঁকালত ৰণৰ সাজ বন্ধা আছিল আৰু তাতে নিজৰ কঁকালত বন্ধা ফাকত থকা তৰোৱালে সৈতে এগছ টঙালি আছিল। তেওঁ আগবাঢ়ি যাওঁতে সেই তৰোৱাল মাটিত পৰিল। তেতিয়া যোৱাবে অমাশাক ক'লে, হে মোৰ ভাই, তুমি মংগলে আছানে? এইবুলি যোৱাবে হাদৰে তেওঁ সোঁ হাতেৰে অমাশাৰ দাড়িত ধৰি তেওঁক চুমা খাবলৈ ল'লে। অমাশাই কিন্তু যোৱাবৰ বাওঁ হাতত থকা ডেগাৰলৈ মন নকৰিলে। তাতে যোৱাবে তাৰে তেওঁৰ পেটত খোজ মাৰি মাটিত তেওঁৰ নাড়ী ভুৰু উলিয়াই পেলালে। যোৱাবে পুনৰাই তেওঁ খোজ নামাৰিলে আৰু তাতে অমাশাৰ মৃত্যু হ'ল। তাৰ পাছত যোৱাব আৰু তেওঁ ভায়েক অবিশ্বয়ে বিক্ষীৰ পুত্ৰ ছেবাৰ পাছত খেদি গ'ল। তেতিয়া অমাশাৰ ওচৰত যোৱাবৰ এজন থিয় দি থকা লোকে ক'লে, যিজনে যোৱাবক ভাল পায় আৰু দাউদৰ ফলীয়া হয় তেওঁ যোৱাবক অনুসৰণ কৰক। তেতিয়ালৈকে অমাশা ৰাজবাটৰ মাজত নিজৰ তেজেৰে লেটিপেটি হৈ পৰি আছিল। তেতিয়া সেই লোকজনে আটাই লোকক ৰৈ থকা দেখি অমাশাক বাটৰ পৰা পথাৰলৈ আঁতৰাই নিলে আৰু তেওঁ ওপৰত এখন কাপোৰ পেলাই ঢাকি দিলে, কিয়নো তেওঁৰ ওচৰেদি যোৱা সকলো লোকক থিয় হৈ ৰৈ থকা দেখিলে। যেতিয়া অমাশাক ৰাজবাটৰ পৰা নিয়া হ'ল, তেতিয়া আটাই লোক বিক্ষীৰ পুত্ৰ ছেবাক খেদি যাবৰ কাৰণে যোৱাবৰ পাছে পাছে গ'ল। পাছে ছেবাই ইজৰাইলৰ সকলো ফৈদৰ মাজেদি আবেল আৰু বৈতমাখালৈকে আৰু সকলো বেৰিয়াসকলৰ অঞ্চললৈকে গ'ল আৰু তেওঁলোকেও গোট খাই তেওঁৰ পাছত গ'ল। তাতে তেওঁলোকে আহি বৈতমাখাৰ আবেলত ছেবাক বেৰি ধৰিলে আৰু নগৰৰ বিৰুদ্ধে এক হাদাম বান্ধিলে। তেতিয়া যোৱাবৰ লগত থকা সৈন্য দলৰ সকলোৱে সেই হাদাম গড়টো ভাঙিবলৈ চেষ্টা কৰিলে। তেতিয়া নগৰৰ ভিতৰৰ পৰা এজনী জ্ঞানী মহিলাই ৰিঙিয়াই ক'লে, শুনক, অনুগ্ৰহ কৰি শুনক। হে জোৱাব, মই যেন আপোনাৰ লগত কথা বতৰা হ'ব পাৰোঁ সেইবাবে মোৰ ওচৰলৈ আহক। তেতিয়া জোৱাব তাইৰ ওচৰলৈ গ'ল। তাতে সেই মহিলাগৰাকীয়ে তেওঁ সুধিলে, আপুনি জোৱাব হয়নে? তেওঁ উত্তৰ দি ক'লে, হয় মই হওঁ। তাতে মহিলাগৰাকীয়ে ক'লে, আপোনাৰ বেটীৰ কথাবোৰ শুনক। তেওঁ ক'লে, বাৰু কওক, মই শুনি আছো। তেতিয়া সেই মহিলাগৰাকীয়ে ক'লে, পূৰ্বকালত লোকসকলে এই কথা কৈছিল বোলে, আবেলত নিশ্চয়কৈ দিহা অনুসন্ধান কৰক, আৰু পাছত সেইদৰে কাৰ্যৰ বিষয় সিদ্ধ হ'ব। আমি ইজৰাইলৰ মাজত আটাইতকৈ শান্ত আৰু বিশ্বাসী নগৰ এখনৰ লোকসমূহ হওক, আপুনি ইজৰাইলৰ মাতৃস্বৰূপ এখন নগৰ নষ্ট কৰিবলৈ চেষ্টা কৰিছে। আপুনি কিয় যিহুৱাৰ উত্তৰাধিকাৰৰ গ্ৰাস কৰিব বিচাৰিছে? তাতে জোৱাবে উত্তৰ দি ক'লে, গ্ৰাস বা বিনষ্ট দূৰ হওক, মোৰ পৰা দূৰে থাকক, এনে কথা নহয়, কিন্তু বিক্ৰীৰ পুত্ৰ ছেবা নামেৰে এজন ইফ্ৰইম পৰ্বতীয়া অঞ্চলৰ লোক দাউদ ৰজাৰ বিৰুদ্ধে হাত দাঙিছে। আপোনালোকে অকল তেওঁকে সমৰ্পণ কৰি দিয়ক, আৰু তাতে মই নগৰখনৰ পৰা গুচি যাম। তেতিয়া সেই মহিলাগৰাকীয়ে জোৱাবক ক'লে, চাওক, গড়ৰ ওপৰেদি তেওঁ মূৰটো আপোনালৈ পেলাই দিয়া যাব। তেতিয়া সেই মহিলাগৰাকীয়ে তেওঁ সকলো জ্ঞানত লোকসকলৰ ওচৰলৈ গ'ল। তেওঁলোকে বিক্ষীৰ পুত্ৰ ছেবাৰ মূৰ কাটি জোৱাবৰ ওচৰলৈ বাহিৰলৈ পেলাই দিলে। তেতিয়া তেওঁ হিঙা বজালে, আৰু তেওঁ লোকসকলৰ প্ৰতিজনে সেই নগৰখন এৰি নিজ নিজ ঘৰলৈ গ'ল। পাছত জোৱাব জেৰুচালেমলৈ ৰজাৰ ওচৰলৈ ঘূৰি আহিল। সেই সময়ত জোৱাব ইজৰাইলৰ প্ৰধান সেনাপতি আছিল, আৰু যিহুদাৰ পুত্ৰ বনায়া, পৰেথিয়া আৰু পলেথিয়াসকলৰ ওপৰত অধ্যক্ষ আছিল, অদুৰাম বন্দী কাম কৰি দিবলগীয়াসকলৰ অধ্যক্ষ আছিল, আৰু অহিলুদৰ পুত্ৰ জিউচাফত ইতিহাস লিখক আছিল, চেয়া ৰাজলিখক আৰু চাদুক আৰু অবিয়াথৰ পুৰোহিত আছিল, আৰু জাৰিৰিয়া ইৰাও দায়ুদৰ মুখ্য মন্ত্ৰী আছিল।